এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন, 6 আৰু 13 মাৰ্চত অভিনীল হত্যাকাণ্ড গোচৰৰ অন্তিম শুনানিৰ দিন ধাৰ্য, ৰাজ্যজুৰি দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰ চেম্পিয়ন। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। বিশিষ্ট পদাৰ্থ বিজ্ঞানী ছাৰ চি ভি ৰমনৰ দ্বাৰা ৰমন প্ৰভাৱ বা ৰমন বিক্ষেপণৰ আৱিষ্কাৰৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। চি ভি ৰমনে এই আৱিষ্কাৰৰ বাবে 1930 চনত নোবেল বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন বিষয় সন্দৰ্ভত বিজ্ঞান যোগাযোগৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বিজ্ঞান দিৱস উপলক্ষে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহৰ আয়োজন কৰিছে। এইবেলি বিজ্ঞান দিৱসৰ মূল বিষয়বস্তু হৈছে বিজ্ঞান ক্ষেত্ৰত মহিলা, বিকশিত ভাৰতৰ অনুঘটক। বৈজ্ঞানিক প্ৰগতিৰ দিশৰ পৰা ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী অনুযায়ী মহিলা গৱেষক আৰু উদ্ভাৱনকাৰীসকলৰ ভূমিকাক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বিষয়বস্তু বাছনি কৰা হৈছে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশৰ বিজ্ঞানী আৰু গৱেষকসকলক ওলগ জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত দেশৰ উন্নয়ন আৰু বিশ্বৰ হিতৰ বাবে যুৱ প্ৰজন্মৰ সবলীকৰণ, গৱেষণা অনুকূল ব্যৱস্থাৰ সুদৃঢ়কৰণ আৰু বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰৰ সংকল্প দোহাৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে গৱেষণা, উদ্ভাৱন আৰু বৈজ্ঞানিক কৌতূহলৰ উৎসৱ হিচাপে পালন কৰে আৰু এনেধৰণৰ ভাৱনাই দেশক আগুৱাই নিয়ে। তেওঁ কয় যে এই দিৱসে ৰমন প্ৰভাৱৰ অভূতপূৰ্ব আৱিষ্কাৰ কৰাৰ কথা সোঁৱৰাই দিয়ে আৰু ভাৰতীয় গৱেষণাক গোলকীয় প্ৰেক্ষাপটত উজ্বলাই তোলে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধান বৈজ্ঞানিক উপদেষ্টা প্ৰফেচাৰ অজয় কুমাৰ সুদে কয় যে বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডই 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলা অভিযানত চালিকা শক্তিৰূপে কাম কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। বৰাক উপত্যকাৰ জিলাকেইখনতো এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বৰাক উপত্যকাৰ বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ কাছাৰ জিলা সমিতিৰ উদ্যোগত আজি ৰূপায়ণ কৰা দিৱসৰ কাৰ্যসূচীত ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যিক পূৰ্ণেন্দু কান্তি দাসে মূল বক্তা হিচাপে অংশ লয়। মাজুলী জিলাতো আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ কমলাবাৰীত থকা অসম বিজ্ঞান সমিতিৰ মাজুলী শাখাৰ উদ্যোগত আয়োজিত দিৱসৰ কাৰ্যসূচীত বিকশিত ভাৰত গঢ়াত মহিলা বিজ্ঞানীৰ ভূমিকা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ খেলপথাৰত আশা অভিৱৰ্তন 2025-26 অনুষ্ঠিত হয়। অভিৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলাখনৰ আশা ছুপাৰভাইজাৰসকলৰ মাজত মোবাইল ফোন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠান সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
আমাৰ আশা কৰ্মীসকলক তেওঁলোকৰ বিভিন্ন এক্টিভিটি আজিৰ এই অভিৱৰ্তনত তেওঁলোকে নিজৰ যিখিনি তেওঁলোকৰ বিভিন্ন এক্টিভিটি আছে সেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰে আৰু তাৰোপৰি আশা কৰ্মীসকলে গোটেই বছৰটো যে কাম কৰে তাৰ ভিতৰত যিসকলে বহুত ভালকে কাম কৰিছে গতিকে তেওঁলোকক ইয়াতে স্বীকৃতি হিচাপে চাৰ্টিফিকেট দিয়া হয়। সকলো আশা কৰ্মীয়ে খুব ভালকে কাম কৰি আছে। গতিকে আশা কৰ্মীসকলৰ এই সন্মিলনত আজি আমি উপস্থিত থাকি তেখেতসকলৰ মাতৃ আৰু শিশুৰ যত্নৰ কাৰণে যিখিনি কাম তেওঁলোকে কৰি আছে তেওঁলোকৰ আমি শলাগ লৈছো আৰু আমাৰ মাতৃৰ যত্ন লোৱাৰ কাৰণে কামৰূপ জিলাৰ প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ কমি আহিছে আৰু আমাৰ শিশুৰ মৃত্যুৰ হাৰো কামৰূপ জিলাত যথেষ্ট পৰিমাণে কমি আহিছে।
এই অভিৱৰ্তনত কামৰূপ জিলাৰ মুঠ 1764 গৰাকী আশাকৰ্মী আৰু 148 গৰাকী ছুপাৰভাইজাৰে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অজিত দাস আৰু অতিৰিক্ত আয়ুক্ত বিক্ৰম ছেত্ৰীয়ে সন্মিলনত অংশ লয়। কাৰ্বি আংলং জিলাৰ ডকমোকাত 2018 চনত সংঘটিত অভিনীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানিৰ দিন 6 আৰু 13 মাৰ্চ ধাৰ্য কৰা হৈছে। 6 মাৰ্চত শুনানি গ্ৰহণ কৰা হ'ব আৰু 13 মাৰ্চত গোচৰটো ৰায়দান কৰা হ'ব। অভিজিত আৰু নীলোৎপল নামৰ ভুক্তভোগী যুৱক দুজনৰ পৰিয়ালে এই গোচৰৰ ৰায়দানক লৈ গভীৰ আশাবাদী বুলি প্ৰকাশ কৰিছে।
ৰায়দানৰ কাৰণে আৰু এদিন নিশ্চয় সময় ল'ব আৰু আমি জনাত নিয়ম মতে 2 সপ্তাহমান সময় লাগে জাজমেণ্টৰ কাৰণে। এই জাজমেণ্টত আমাৰ বিচাৰক মহোদয়ে যি হিচাপে দিয়ে আমি সেইটোতো মানিব লাগিব, কিন্তু আমি আশা ৰাখিছোঁ আৰু আমি আশাবাদী যে ইমানবোৰ সাক্ষী পৰোক্ষভাৱে যিবিলাক আমাৰ প্ৰমাণ পাইছে এই গোটেইবোৰ প্ৰমাণ আৰু সাক্ষীবাদী লৈ পেলাই যদি ইয়াতে এটা দৃষ্টান্তমূলক শাস্তি এই দোষীসকলে নাপায় তেতিয়াহ'লে এইটো সকলোৰে কাৰণে দুখৰ এটা দৃষ্টান্ত হ'ব আৰু সেইটো আমি আশা কৰা নাই।
আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌল উৎসৱৰ প্ৰস্তুতি চলিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত পৰহিলৈৰ পৰা 4 মাৰ্চলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ অনুষ্ঠিত হ'ব। আয়োজক সমিতিয়ে জনোৱা অনুসৰি পৰহিলৈ সত্ৰত গোন্ধ পৰ্ব অনুষ্ঠিত হ'ব। 3 মাৰ্চত গোসাঁইক দৌলত প্ৰতিষ্ঠা কৰাৰ লগতে গোটেই দিনজুৰি ভাগৱত পাঠ আৰু নামঘোষা পাঠ কৰা হ'ব। 4 মাৰ্চৰ দিনা গোসাঁইক লৈ সমগ্ৰ মধুপুৰ অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে সেইদিনা সুৱেৰী পালন কৰা হ'ব বুলি উত্তৰ বংগ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা আমাৰ সংবাদদাতাক জানিবলৈ দিছে। ইপিনে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা সত্ৰ আৰু উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কলা আৰু সংস্কৃতি বিভাগৰ উদ্যোগত আজি জননেতা ছেমছন সিং ইংটিৰ 78 সংখ্যক মৃত্যু দিৱস পালন কৰা হয়। এই উপলক্ষে ডিফুৰ ছেমছন সিং ইংটিৰ স্মৃতি উদ্যানত কেন্দ্ৰীয়ভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছুৱে নেতাগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়। অসম প্ৰাদেশিক মহিলা সমিতিৰ শতবৰ্ষ অনুষ্ঠান আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। পদ্মশ্ৰী সন্মানেৰে সন্মানিত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে 1926 চনতে প্ৰতিষ্ঠা কৰা সংস্থাটোৰ শতবৰ্ষ অনুষ্ঠানৰ মূল পতাকা আজি পুৱা 8:30 বজাত সমিতিৰ সভাপতি গীতা শৰ্মাই উত্তোলন কৰে। ইয়াৰ পাছতে সমিতিৰ বিষয়ববীয়াৰ লগতে প্ৰতিখন জিলা সমিতিৰ সভাপতি সম্পাদকে 100খন পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উপ সঞ্চালক তথা বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আজি তেওঁৰ কৰ্মজীৱনৰ সামৰণি মাৰিব। 33 বছৰৰ অধিক কালৰ সুদীৰ্ঘ চাকৰি জীৱনত ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাপে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে কলকাতা, গুৱাহাটী আৰু ইম্ফল দূৰদৰ্শন কেন্দ্ৰ আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটী কাৰ্যালয়ৰ আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ বিষয়া কৰ্মচাৰীয়ে অন্তিমটো কৰ্মদিনৰ দিনা কালি তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। কেন্দ্ৰৰ মুৰববী তথা উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে বৰঠাকুৰৰ সমাজ সচেতনতাৰ বিষয়ে উল্লেখ কৰে আৰু পৰৱৰ্তী সময়তো আকাশবাণীৰ উত্তৰোত্তৰ উন্নতি সাধনৰ বাবে পৰামৰ্শ আগবঢ়াই যাবলৈ তেওঁক আহান জনায়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সংবাদকৰ্মীসকলেও কালি দুপৰীয়াৰ ভাগত বিদায়ী বাতৰি বিভাগৰ মুৰববীগৰাকীক আন্তৰিকতাৰে বিদায় সম্ভাষণ জনায়। বিদায়ী উপ সঞ্চালক ৰাজীৱ লোচন বৰঠাকুৰৰ বৰ্ণময় জীৱন পৰিক্ৰমাৰ বিষয়ে আজি নিশা 8:02 বজাৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলে তেওঁৰ মুখৰ পৰাই শুনিবলৈ পাব। এই অনুষ্ঠান মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজতো ভিডিঅ' ৰূপতো প্ৰচাৰিত হ'ব। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভৱিষ্যৎ যুৱ নেতৃত্ব প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। ধুবুৰী মেৰা যুৱ ভাৰত আৰু হাটশিঙিমাৰী NSS গোটৰ যৌথ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা 39গৰাকী ছাত্ৰ ছাত্ৰীক মানপত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত সামৰণি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কুমাৰ গৌৰৱ দাস, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ছাহেৰ আলীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জম্মু কাশ্মীৰে ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। কৰ্ণাটকৰ বিৰুদ্ধে হুবলীত অনুষ্ঠিত ফাইনেল খেলখন আজি 5ম তথা অন্তিম দিনা ড্ৰ হিচাপে সামৰণি পৰে। ইয়াৰ লগে লগে প্ৰথম ইনিংছত লাভ কৰা 291 ৰাণৰ অগ্ৰগতিৰ সূত্ৰে জম্মু কাশ্মীৰে ৰঞ্জী ট্ৰফীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হয়। খেলখন অমীমাংসিতভাৱে সামৰণি পৰাৰ সময়ত জম্মু কাশ্মীৰে দ্বিতীয় ইনিংছত 4টা উইকেট হেৰুৱাই 342 ৰাণ কৰি আছিল। উল্লেখযোগ্য যে প্ৰথম ইনিংছত জম্মু কাশ্মীৰৰ 584 ৰাণৰ প্ৰত্যুত্তৰত কৰ্ণাটকে 293 ৰাণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচী ৰূপায়ণ। 6 আৰু 13 মাৰ্চত অভিনীল হত্যাকাণ্ড গোচৰৰ অন্তিম শুনানিৰ দিন ধাৰ্য। ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰ চেম্পিয়ন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।